নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই বাহনৰ আজি শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা 270টা কলহ গহপুৰলৈ লৈ যোৱা হ'ব। উল্লেখযোগ্য যে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অংশ হিচাপে 2023 বৰ্ষৰ 20 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰৰ এটা অন্যতম অভিলাষী প্ৰকল্প বুলি উল্লেখ কৰি কয় যে এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। গহপুৰৰ ভোলাগুৰি চাহবাগিচাৰ 731 বিঘা ভূমিত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰৰ এনে এটা সাহসী পদক্ষেপ য'ত আগতে কোনো কলেজ নাই, আগতে তাত কোনো অনুষ্ঠান নাই, শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব। ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে।
শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আবণ্টনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰহিলৈ এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীগৰাকী আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অহা ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিষয়েও প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন আগমন প্ৰস্থান ভৱন মুকলি কৰাৰ উপৰি নামৰূপৰ 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া উৎপাদন প্ৰকল্পৰ উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যপাললৈ দিয়া এখন পত্ৰত শ্ৰীমহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভাতৃ চামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল কৰা আৰু এই সম্পৰ্কীয় আপীল আবেদন তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰে। পত্ৰখনত তেওঁৰ ভাতৃ শ্যামকানু মহন্তৰ নাম প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙুৰ খাইছে আৰু এই ক্ষেত্ৰত RTI আবেদন দাখিলৰ বিষয়ে তেওঁ জানিব পাৰিছে। তথ্য আয়োগৰ মুৰববী হিচাপে এনে আবেদনৰ আপীল সন্দৰ্ভত কোনো ৰায় দিয়াৰ সময়ত তেওঁৰ নিৰপেক্ষতা সম্পৰ্কত কাৰোবাৰ মনত সন্দেহৰ অৱকাশ থাকিব পাৰে। তথ্য আয়োগ আৰু গণতন্ত্ৰৰ উচ্চ পৰম্পৰা ৰক্ষা কৰি বিবেকৰ আহ্বান মৰ্মে তেওঁ পদত্যাগ কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া ভাস্কৰ জ্যোতি মহন্তই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উচ্চ পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰ গ্ৰহণৰ পাছত তেওঁক 2023 চনত অসমৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছিল। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উদযাপন অংশ হিচাপে আজি বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি এই উপলক্ষে একতাৰ দৌৰ অনুষ্ঠিত কৰে। মন্ত্ৰী উৰ্ষাও গৌৰা ব্ৰহ্মই মহাত্মা গান্ধী শিশু উদ্যানৰ পৰা এই দৌৰ মুকলি কৰে। হোজাই জিলাত লৌহমানৱগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি একতাৰ মানৱ শৃংখল অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, কেইবাগৰাকীও বিধায়ক, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰি NCCৰ সদস্যসকলে অংশগ্ৰহণ কৰে। হোজাইৰ নতুন বজাৰৰ বিহুতলী খেলপথাৰৰ পৰা হোজাই চহৰৰ মাজেৰে গৈ হোজাই ষ্টেডিয়ামলৈ এই মানৱ শৃংখল অনুষ্ঠিত হয়। গোৱালপাৰা জিলাতো আজি প্ৰশাসনৰ উদ্যোগত চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তীৰ অংশস্বৰূপে বিস্তৃত কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত বিষয়াসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। এতিয়াৰ বাতৰি ইমানেই।